এয়া আকাশবাণী বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই আৰু মোৰ সৈতে আছে দিশা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত স্বাস্থ্য আৰু শিক্ষা খণ্ডৰ বিশেষজ্ঞ আৰু প্ৰতিনিধিসকলৰ সৈতে হোৱা ষষ্ঠখন প্ৰাক বাজেট পৰামৰ্শ বৈঠকত অধ্যক্ষতা কৰে। ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৰ স্পেডেক্স অভিযানৰ অধীনত আজি নিশা 9:58 শ্ৰীহৰিকোটাৰ উৎক্ষেপণস্থলীৰ পৰা দুটা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰা হ'ব। পূব আফ্ৰিকাৰ দেশ ইথিঅপিয়াত যাত্ৰীভৰ্তি এখন ট্ৰাক নদীত বাগৰি পৰাৰ ফলত কমেও 71 লোকৰ মৃত্যু হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ যোৱা নিশা জৰ্জিয়া প্লেইনছৰ নিজা বাসগৃহত দেহাৱসান হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰ্ষীয়ান নেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে আৰু মেলবৰ্ণত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাৰ চতুৰ্থখন টেষ্টত আজি অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে 184 ৰাণৰ ব্যৱধানত জয়লাভ কৰে। এতিয়া শুনক বিতং বাতৰি। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত স্বাস্থ্য আৰু শিক্ষা খণ্ডৰ বিশেষজ্ঞ আৰু প্ৰতিনিধিসকলৰ সৈতে হোৱা ষষ্ঠখন প্ৰাক বাজেট পৰামৰ্শ বৈঠকত অধ্যক্ষতা কৰে। 2025-26 বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ প্ৰতি দৃষ্টি ৰাখি এই বৈঠকৰ আয়োজন কৰা হয়। বৈঠকত বিত্ত সচিব, অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব, চৰকাৰৰ মুখ্য অৰ্থনীতি উপদেষ্টাৰ লগতে স্বাস্থ্য মন্ত্ৰালয় আৰু বিদ্যালয় শিক্ষা বিভাগৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে শ্ৰীমতী সীতাৰমণে উদ্যোগ প্ৰতিনিধিসকলৰ সৈতে আন এখন প্ৰাক বাজেট পৰামৰ্শ বৈঠকত অধ্যক্ষতা কৰে। 2025 বৰ্ষৰ 1 ফেব্ৰুৱাৰীত সংসদত 2025-26 বিত্তবৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰাৰ সম্ভাৱনা আছে। বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমণে একেৰাহে 8ম বাৰৰ বাবে সংসদত বাজেট দাখিল কৰিব। ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৱে ইয়াৰ মহাকাশ ডকিং পৰীক্ষণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। স্পেডেক্স হিচাপে পৰিচিত এই অভিযানৰ অধীনত আজি নিশা 9:58 অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটা মহাকাশ কেন্দ্ৰৰ উৎক্ষেপণস্থলীৰ পৰা দুটা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰা হ'ব। PSLV-C60 যানখনে চেজাৰ অৰ্থাৎ SDX-01 আৰু টাৰ্গেট অৰ্থাৎ SDX-02 নামৰ উপগ্ৰহ দুটা 470 কিলোমিটাৰৰ কক্ষপথত স্থাপন কৰিব। এই দুয়োটা উপগ্ৰহ একেটা কক্ষপথতে 10-20 কিলোমিটাৰৰ দূৰত্বত স্থাপন কৰা হ'ব। উল্লেখযোগ্য যে এই অভিযানৰ জৰিয়তে ভাৰত ডকিং প্ৰযুক্তি থকা পৃথিৱীৰ ভিতৰত চতুৰ্থখন দেশ হিচাপে পৰিগণিত হ'ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ যোৱা নিশা জৰ্জিয়া প্লেইনছৰ নিজা বাসগৃহত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 100 বছৰ। কাৰ্টাৰ আছিল ভাৰত ভ্ৰমণ কৰা তৃতীয়গৰাকী আমেৰিকাৰ ৰাষ্ট্ৰপতি। 1977ৰ পৰা 1981 চনলৈ ৰাষ্ট্ৰপতিৰ দায়িত্বত থকা কাৰ্টাৰে 2002 চনত শান্তিৰ নবেল বঁটা লাভ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে এটা শোকবাৰ্তাত জিমি কাৰ্টাৰক এগৰাকী দূৰদৰ্শী নেতা বুলি উল্লেখ কৰি কয় যে তেওঁ বিশ্বৰ শান্তি সম্প্ৰীতিৰ বাবে অপ্ৰাণ চেষ্টা কৰিছিল। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকীৰ যথেষ্ট অৱদান আছিল বুলি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ বাৰ্তাত উল্লেখ কৰে। অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান এইমছৰ ট্ৰমা কেন্দ্ৰৰ চৌহদত জটিল ৰোগৰ চিকিৎসা কক্ষ স্থাপন কৰা হ'ব বুলি প্ৰতিষ্ঠানটোৰ সঞ্চালক এম শ্ৰীনিবাসে প্ৰকাশ কৰিছে। আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনিবাসে কয় যে 200খন বিচনাযুক্ত এই কক্ষত গুৰুতৰ অৱস্থাত থকা ৰোগীসকলক তৎকালে চিকিৎসা প্ৰদান কৰা হ'ব। ইয়াৰ বাবে ইতিমধ্যে বাজেটত অনুমোদন জনোৱা হৈছে আৰু অহা দুবছৰত এই জটিল ৰোগৰ চিকিৎসা কক্ষটো চিকিৎসাৰ বাবে সাজু হৈ উঠিব বুলি সঞ্চালকগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে ইয়াৰ ফলত প্ৰতিদিন 700ৰ পৰা 800 ৰোগী অহা এইমছৰ জৰুৰীকালীন বিভাগৰ চিকিৎসাৰ হেঁচা বহু পৰিমাণে হ্ৰাস পাব। প্ৰতিষ্ঠানখনত প্ৰতিবছৰে 50 লাখৰো অধিক ৰোগী চিকিৎসাৰ বাবে আহে আৰু জৰুৰীকালীন বিভাগে প্ৰতিবছৰে 3 লাখ অস্ত্ৰোপচাৰ সম্পন্ন কৰে বুলি সঞ্চালকগৰাকীয়ে প্ৰকাশ কৰে। অসমত ৰাজ্যিক নিৰ্বাচন আয়োগে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদীয় সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰিত সীমা অনুসৰি পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ পাছতে ৰাজ্যজুৰি ৰাজনৈতিক দলসমূহৰ ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। ৰাজ্যিক বিজেপিয়ে ইতিমধ্যে পঞ্চায়ত নিৰ্বাচন ব্যৱস্থাপনা সমিতি, ইস্তাহাৰ সমিতি আদি গঠন কৰি বিভিন্ন আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিছে। মিত্ৰ দল অগপৰ সৈতে সাংগঠনিক জিলা অনুসৰি দলটোৱে আলোচনা অব্যাহত ৰাখিছে। আম আদমী পাৰ্টীয়েও আজি এখন প্ৰেছ বিজ্ঞপ্তিযোগে নিৰ্বাচন হ'বলগীয়া ৰাজ্যখনৰ 27খন জিলাৰ 181খন আঞ্চলিক পঞ্চায়ত আৰু 397খন জিলা পৰিষদৰ আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি প্ৰকাশ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। শ্ৰোতাসকলে বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠান সম্পৰ্কীয় যিকোনো অভিযোগ বা পৰামৰ্শ হোৱাটছএপ নম্বৰ 9864055566 আৰু ষ্ট্ৰীট টেলিফোন নম্বৰ 03612660426ত দিব পাৰিব। পৰৱৰ্তী বাতৰি শুনক দিশা শৰ্মাৰ পৰা।
পূব আফ্ৰিকাৰ দেশ ইথিঅপিয়াত কালি যাত্ৰীভৰ্তি এখন ট্ৰাক নদীত বাগৰি পৰাৰ ফলত কমেও 71 জন লোকৰ মৃত্যু হয়। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি মৃত্যু হোৱা লোকসকলৰ ভিতৰত 68 জন পুৰুষ আৰু 3 গৰাকী মহিলা আছে। ইথিঅপিয়াৰ ৰাজধানী আদিছ আবাবাৰ পৰা প্ৰায় 300 কিলোমিটাৰ দূৰত্বৰ চিদামা প্ৰদেশত সংঘটিত এই দুৰ্ঘটনা সন্দৰ্ভত দেশখনৰ সংবাদ মাধ্যমে কয় যে অকোৱা পকোৱা পথেৰে গৈ থকা ট্ৰাকখনে এখন দলঙত উঠাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই নদীত বাগৰি পৰে। ট্ৰাকখনত যোৱা যাত্ৰীসকলে এটা বিবাহৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ আছিল বুলি সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। বিজেপিয়ে আজি আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক মন্দিৰ আৰু গুৰুদ্বাৰৰ পুৰোহিতসকলক মাহিলী 18,000 জলপানী ঘোষণা কৰা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। বিজেপি নেতা প্ৰেম শুক্লাই আজি সংবাদ মাধ্যমৰ আগত আপে ইয়াৰ পূৰ্বে পুৰোহিতসকলক কিয় এনে সুবিধা প্ৰদান কৰা নাছিল বুলি প্ৰশ্ন কৰে। আপে বিগত 10 বছৰে মৌলানাসকলক কেনেধৰণৰ সুবিধা প্ৰদান কৰি আহিছে বুলি উল্লেখ কৰি নেতাগৰাকীয়ে অৰবিন্দ কেজৰিৱালে সমাগত নিৰ্বাচনত পৰাজিত হোৱাৰ ভয়তেই জনসাধাৰণক এনেধৰণৰ প্ৰতিশ্ৰুতি দিছে বুলি সমালোচনা কৰে। উল্লেখযোগ্য যে দিল্লীত পুনৰ শাসনলৈ আহিলে আপ চৰকাৰে পূজাৰী গ্ৰন্থি সন্মান যোজনাৰ অধীনত মন্দিৰ আৰু গুৰুদ্বাৰৰ পুৰোহিতসকলক প্ৰতিমাহে 18,000 জলপানী প্ৰদান কৰাৰ কথা আজি ঘোষণা কৰিছে। দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাজ্যখনৰ ভালচাৰ জিলাৰ ধৰমপুৰত শ্ৰীমদ ৰাজচন্দ্ৰ অভিযানৰ বাৰ্ষিক উৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত গুজৰাটৰ বিত্ত আৰু শক্তিমন্ত্ৰী কানুভাই দেশাই আৰু গৃহ বিভাগৰ ৰাজ্যমন্ত্ৰী হৰ্ষ সংঘবি উপস্থিত থাকে। মেলবৰ্ণত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি টেষ্ট শৃংখলাৰ চতুৰ্থখন টেষ্টৰ আজি চতুৰ্থ তথা অন্তিম দিনা অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে 184 ৰাণৰ ব্যৱধানত জয়লাভ কৰে। এই পৰাজয়ৰ পাছত ভাৰতৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰাৰ আশা ক্ষীণ হৈ পৰিছে। ভাৰতে আজি 340 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 155 ৰাণতে ইনিংছ সামৰিবলগীয়া হয়। দলটোৰ হৈ যশস্বী জয়ছৱালে 84 ৰাণৰ বৰঙণি আগবঢ়ায় যদিও আন খেলুৱৈসকল আশানুৰূপ ভূমিকা পালন কৰাত ব্যৰ্থ হয়। অষ্ট্ৰেলিয়াৰ হৈ পেট কামিন্ছ আৰু স্কট ৱলেণ্ডে 3টাকৈ উইকেট দখল কৰাৰ বিপৰীতে নাথান লিয়নে 2টা উইকেট দখল কৰে। কামিক্সক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। অধিনায়কগৰাকীয়ে প্ৰথম ইনিংছত 49 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে 3টা উইকেট দখল কৰিছিল। আনহাতে দ্বিতীয় ইনিংছত তেওঁ 41 ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই কালি 9টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 228 ৰাণৰ পৰা আজি পুৱা দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰি 236 ৰাণত 8টা উইকেট হেৰুৱায়। ভাৰতৰ জছপ্ৰীত বুমৰাই 5টা উইকেট দখল কৰে। 5খনীয়া এই শৃংখলাত অষ্ট্ৰেলিয়াই বৰ্তমানলৈ 2-1 অগ্ৰগতি লাভ কৰিছে। বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ পঞ্চম তথা অন্তিমখন খেল অহা 3 জানুৱাৰীত ছিডনীত আৰম্ভ হ'ব। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ হ'লে ভাৰতে এইখন টেষ্ট মেচত জয়লাভ কৰাটো বাঞ্ছনীয়। নতুন দিল্লীৰ আৰ কে পুৰমত অৱস্থিত দিল্লী পাব্লিক স্কুলত যোৱা 26 ডিচেম্বৰৰ পৰা চলি থকা 9ম ছিনিয়ৰ আৰু 25 বছৰ অনুৰ্ধ পঞ্চম ৰাষ্ট্ৰীয় লনবন চেম্পিয়নশ্বিপত আজি অসমৰ নয়নমণি শইকীয়াই মহিলাৰ একক শাখাত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। একেদৰে পুৰুষৰ ট্ৰিপলত পুতুল সোণোৱাল, বিতুপন ৰাভা আৰু জয়ন্ত শৰ্মাই স্বৰ্ণ পদক লাভ কৰে। পুৰুষৰ ডাবলছত অসমৰ বিমান নাথ আৰু বিশ্বজিৎ খাউণ্ডৰ যুটিটোৱে ব্ৰঞ্জৰ পদক লাভ কৰে। আনহাতে জিনা বৰুৱা, তৃষ্ণা গগৈ, পম্পী বৰুৱা আৰু কৰিণা পাটোৱাৰীৰে গঠিত মহিলাৰ দলটো 4জনীয়া দলীয় প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হয়। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 9:30 বজাত দুৰ্যোগৰ যাৱতীয় প্ৰস্তুতি সন্দৰ্ভত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্য অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ছৈয়দ আতা হাছনেইন আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ মহাপৰিদৰ্শক নৰেন্দ্ৰ সিং বুলেণ্ডাৰ সৈতে হোৱা এলানি বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ'ব। আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 011-2342-1050 আৰু 011-2331-4444 নম্বৰত ফোন কৰি সমল ব্যক্তিকেইগৰাকীক দুৰ্যোগৰ সময়ত ল'বলগীয়া ব্যৱস্থাকে ধৰি এই বিষয়ক বিভিন্ন প্ৰশ্ন সুধিব পাৰিব। প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত স্বাস্থ্য আৰু শিক্ষা খণ্ডৰ বিশেষজ্ঞ আৰু প্ৰতিনিধিসকলৰ সৈতে হোৱা ষষ্ঠখন প্ৰাক বাজেট পৰামৰ্শ বৈঠকত অধ্যক্ষতা কৰে। ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৰ স্পেডেক্স অভিযানৰ অধীনত আজি নিশা 9:58 শ্ৰীহৰিকোটাৰ উৎক্ষেপণস্থলীৰ পৰা দুটা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰা হ'ব। মেলবৰ্ণত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাৰ চতুৰ্থখন টেষ্টত আজি অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে 184 ৰানৰ ব্যৱধান জয়লাভ কৰে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি 8:00 শুনিবলৈ পাব।